আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেদি। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? অনুষ্ঠান শুনি আপুনি আপোনাৰ ব্যক্তিগত জীৱনত কিবা প্ৰকাৰে উপকৃত হৈছেনে বাৰু? অনুগ্ৰহ কৰি আমাক চিঠি লিখি জনাবচোন। চিঠি লিখিবৰ সময়ত কেৱল নিজৰ নাম ঠিকনা স্পষ্টকৈ লিখিবলৈ নাপাহৰে যেন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি দেখিছিলোঁ প্ৰভু যীশুৱে পুথিৰ নুৰাখনৰ প্ৰথম চাপটো খুলিছে আৰু এটা বগা ঘোঁৰাত উঠা এজন অশ্বাৰোহী ওলাই গৈছে। আমি এই কথাটো আলোচনা কৰি কৈছিলোঁ যে সেই বগা ঘোঁৰাটোৰে উঠি অহা ব্যক্তিজন আচলতে খ্ৰীষ্টাৰী। এই পৃথিৱীৰ পৰা যেতিয়া খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়া হ'ব স্বৰ্গলৈ, তাৰ পাছতেই পৃথিৱীত খ্ৰীষ্টাৰীৰ আৱিৰ্ভাৱ হ'ব। খ্ৰীষ্টাৰীয়ে পৃথিৱীলৈ শান্তিৰ প্ৰতিশ্ৰুতি আগবঢ়াই আহিব আৰু পৃথিৱীয়েও তেওঁৰ সেই প্ৰতিশ্ৰুতিত ভুল যাব আৰু তেওঁকেই জগতৰ একনায়কত্ববাদী নেতা হিচাপে গ্ৰহণ কৰি ল'ব। কিন্তু লাহে লাহে খ্ৰীষ্টাৰীয়ে নিজৰ আচল স্বৰূপ দেখুৱাব আৰু জগতত মহাক্লেশৰ সূত্ৰপাত হ'ব। সেই মহাক্লেশ হ'ব আচলতে জগতলৈ ঈশ্বৰে আগবঢ়োৱা বিশেষ ক্ৰোধ দণ্ড। পৃথিৱীত এই মহাক্লেশ চলি থকা সময়ত খ্ৰীষ্টীয় মণ্ডলী থাকিব স্বৰ্গত, কাৰণ তাৰ আগে আগেই মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। প্ৰভু যীশুৱে সেই পুথিৰ সাতোটা চাবৰ প্ৰথমটো চাপ খোলোতে বগা ঘোঁৰাত উঠি অশ্বাৰোহীজন অহা আমি পালোঁ। তাৰ পাছত কি ঘটিব আমি চাব খুজিছোঁ। আহকচোন আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মৰমীয়াল, দয়ালু, কৰুণাময় ঈশ্বৰ, তুমি ন্যায়বান ঈশ্বৰ। তোমাৰ তুলনাত আমি অতি নগণ্য, ঘিনলগীয়া পাপী মানুহ মাত্ৰ। তথাপি তুমি আমাক প্ৰেম কৰিলা, আমাক উদ্ধাৰ কৰিবলৈ নিজ পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। আজি প্ৰভু যীশুক গ্ৰহণ কৰি আমি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এই ৰাতিপুৱা বেলিকা তোমাৰ বিশেষ আশীৰ্বাদ বিচাৰিছোঁ। তোমাৰ বাক্য বুজিবলৈ আমাক সহায় কৰা। তুমিয়েই আমাক শিকোৱা, তুমিয়েই আমাক কথা কোৱা, আমি নিমিত্ত মাত্ৰ। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ জাগতিক দিশতো তোমাৰ আশীৰ্বাদ প্ৰকাশ পাবলৈ দিয়া। আত্মিক জীৱনতো তোমাৰ বিশেষ আশীৰ্বাদ কাৰ্যকৰী কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, বাইবেলৰ পৰা পাঠ কৰি দিছোঁ প্ৰকাশিত বাক্য ছয় নম্বৰ অধ্যায়ৰ তিনি আৰু চাৰি নম্বৰ পদ দুটা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে চাই যাব, নহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, আৰু যেতিয়া তেওঁ দ্বিতীয় চাপ মেলিলে তেতিয়া দ্বিতীয় প্ৰাণীয়ে আহা এইবুলি কোৱা শুনিলোঁ। তাতে আৰু এটা ঘোঁৰা ওলাল, সি ৰঙা, আৰু যাতে মানুহবিলাকে পৰস্পৰে বধ কৰিব তাৰ কাৰণে তাত উঠা জনাক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ'ল, আৰু তেওঁক এখন বৰ তৰোৱাল দিয়া হ'ল। প্ৰথমজন অশ্বাৰোহী খ্ৰীষ্টাৰীহে, খ্ৰীষ্ট নহয়। কাৰণ যেতিয়া খ্ৰীষ্ট এই পৃথিৱীলৈ আহিব, তেওঁ পৃথিৱীত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব। কিন্তু আমি ইয়াত দেখিছোঁ বগা ঘোঁৰাত উঠি অহা সেই অশ্বাৰোহীজনৰ পাছতেই ৰঙা ঘোঁৰাত উঠি অহা অশ্বাৰোহীজনৰ কথা। অৰ্থাৎ বগা ঘোঁৰাত উঠি অহা ব্যক্তিজনে, অৰ্থাৎ খ্ৰীষ্টাৰীয়ে, এই পৃথিৱীত যি শান্তি আনিব সেই শান্তি হ'ব অতি ক্ষণস্থায়ী। বগা ঘোঁৰাটোৰ পাছতেই আমি দেখিলোঁ ৰঙা ঘোঁৰাটো ওলাই আহিছে, আৰু ৰঙা ঘোঁৰাই বুজায় যুদ্ধ। ৰঙা ঘোঁৰা ওলাই অহা মানে পৃথিৱীত যুদ্ধ বিগ্ৰহৰ আৰম্ভণি হোৱাটো বুজাইছে। সেই বগা ঘোঁৰাত উঠি অহা অশ্বাৰোহীজনে পৃথিৱীলৈ যি শান্তি আনিছিল সেই শান্তি আছিল ভুৱা আৰু ক্ষণস্থায়ী। খ্ৰীষ্টাৰীয়ে নিজকে জগতলৈ শান্তি আনিব পৰা শাসনকৰ্তা বুলি দেখুৱাব, কিন্তু তেওঁ তাৰ নিশ্চয়তা দিব নোৱাৰিব, কাৰণ দুষ্টজনৰ কেতিয়াও শান্তি নাই, অধাৰ্মিকৰ কেতিয়াও শান্তি নাই। এই কথা আমি সদায় দেখি আহিছোঁ। আমাক আমাৰ চলাওঁতাসকলে সদায় শান্তিৰ প্ৰতিশ্ৰুতি দি নাথাকেনে বাৰু? কেতিয়াও আৰু যুদ্ধ বিগ্ৰহ নহ'ব বুলি, কেতিয়াও আৰু সংঘৰ্ষ নহ'ব বুলি বহুতো লোকে প্ৰতিজ্ঞা কৰে। সমাজত শান্তি সম্প্ৰীতি আনি দিবলৈ সকলোবোৰ বৰমূৰীয়াই প্ৰতিজ্ঞা কৰে আৰু বহুতে চেষ্টাও কৰে। কিন্তু আমি জানো জগতত শান্তি স্থাপন হোৱা দেখিছোঁ, কিন্তু দিনে দিনে দেখোন পৃথিৱীত অশান্তিহে বাঢ়ি গৈছে। মানুহে কেতিয়াও জগতত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে। খ্ৰীষ্টাৰী আহিব আৰু জগতৰ আগত নানা ধৰণৰ প্ৰতিজ্ঞা কৰিব, কিন্তু সেই সকলো ফুটুকাৰ ফেন যেন হ'ব, কাৰণ খ্ৰীষ্টাৰীৰ পাছতেই আহিব ৰঙা ঘোঁৰা, যুদ্ধৰ ঘোঁৰা। সেই যুদ্ধ হ'ব অতি ভয়াৱহ, প্ৰকৃত অৰ্থত বিশ্বযুদ্ধ। এই কথা এতিয়াও ফলিওৱা নাই, ভৱিষ্যতেহে ফলিয়াব। বাৰু এতিয়া পাঁচ নম্বৰ আৰু ছয় নম্বৰ পদ দুটা পঢ়ি দিছোঁ। আৰু যেতিয়া তেওঁ তৃতীয় চাপ মেলিলে তেতিয়া তৃতীয় প্ৰাণীয়ে আহা এইবুলি কোৱা শুনিলোঁ। তাতে মই চাই এটা ক'লা ঘোঁৰা দেখিলোঁ, আৰু তাৰ ওপৰত উঠাজনাৰ হাতত এখন পাল্লা আছিল। পাছে চাৰি প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে এই কথা কোৱা মই শুনিলোঁ, বোলে, এখেৰ ঘেঁহু ধানৰ মূল্য এক আধলি, তিনিখেৰ জৱধানৰ মূল্য এক আধলি, আৰু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা। জোহনে আকৌ মই শুনিলোঁ, মই দেখিলোঁ এনেদৰে কৈ আছে। সেইটো তেওঁ আমাক বাৰে বাৰে জনাই আছে। তৃতীয়টো চাব, প্ৰভু যীশুৱে খোলাৰ লগে লগে ওলাই গ'ল কলা ঘোঁৰা। কলা ঘোঁৰাই বুজায় শোক আৰু ক্ৰন্দন, লগতে ই অভাৱ আকাল দুৰ্ভিক্ষ আদিকো বুজায়। সেই কলা ঘোঁৰাটোৱে পৃথিৱীজুৰি হ'ব লগা আকাল আৰু দুৰ্ভিক্ষক বুজাইছে। যুদ্ধ বিগ্ৰহৰ পাছত সদায় খোৱা বস্তুৰ নাটনি হয়েই। সেই সময়ত কাম কৰা মানুহে যিখিনি উপাৰ্জন কৰিব তাৰে পৰিয়াল পোহপাল দিয়া কঠিন হ'ব। তেল আৰু দ্ৰাক্ষাৰস হৈছে ধনী লোকসকলৰ লাহবিলাহৰ বস্তু। আজিৰ পটভূমিত তেল মানে হ'ব আমাৰ বিভিন্ন প্ৰসাধন আৰু লাহবিলাহৰ সামগ্ৰী, আৰু দ্ৰাক্ষাৰস মানে হ'ব আজিৰ সমাজত অবাধে প্ৰচলিত মদ সুৰা ইত্যাদি। ইয়াত এটা আচৰিত কথা আমি দেখিছোঁ। সেই সময়ত খোৱাবস্তুৰ প্ৰবল নাটনি হ'ব ঠিকেই, কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ নাটনি হ'লে নহয়। অৰ্থাৎ ধনী লোকবোৰে সা সুবিধাবোৰ লৈ থাকিব, কিন্তু সাধাৰণ মানুহে খাব নোপোৱা হ'ব। এনেধৰণৰ অভিজ্ঞতা আমাৰ এই জগতত নতুন নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ অভিজ্ঞতাৰ বৰ্ণনা দি এজন লোকে এনেদৰে লিখিছিল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰায়বোৰ ঠাইৰ ধনী লোকেই মাংস খাবলৈ পাই আছিল। তেওঁলোকে জীৱনৰ লাহবিলাহৰ সামগ্ৰীবোৰ পাই আছিল। এজন অতি ধনী মানুহে কৈছিল যে তেওঁ যেতিয়াই ইচ্ছা কৰে তেতিয়াই নিজৰ পচন্দৰ আহাৰ খাই আছিল, কিন্তু আমি হলে খাবলৈ পোৱা নাছিলোঁ। আমি অনিচ্ছা সত্ত্বেও আমি বেয়া পোৱা বা বেছি ভাল নোপোৱা আহাৰ খায়েই সন্তুষ্ট থাকিব লগা হৈছিল। এৰা প্ৰিয় শ্ৰোতা, ভৱিষ্যতেও ঠিক তেনেকুৱাই ঘটিব। ধনী লোকসকলে তেওঁলোকৰ প্ৰাপ্য বস্তু পাই থাকিব, কিন্তু দুখীয়া লোকবোৰে তেওঁলোকে বিচৰা বস্তু নাপাব। সদায় তেনেকুৱাই ঘটি থাকে। মানুহে যিমানেই চেষ্টা নকৰক কিয়, আমি বাৰু অতি দুখীয়া দুখীয়া মানুহৰ সংখ্যা কমি যোৱা দেখিছোনে? মানুহে এই কাম কৰিব নোৱাৰে। সেই মহাক্লেশৰ সময়তো তেনেকুৱা অৱস্থাই থাকিব। একমাত্ৰ যীশুখ্ৰীষ্টইহে দুখীয়া লোকসকলৰ অৱস্থাৰ উন্নতি কৰাব পাৰিব। তেওঁ যেতিয়া এই পৃথিৱীত তেওঁৰ ন্যায় শাসন চলাবহি, তেতিয়াহে সকলো লোকে ন্যায় বিচাৰ পাব, সমান সা সুবিধা সমান মৰ্যাদা পাব। 1798 চনত ৰেভাৰেণ্ড থমাছ মালথুছ নামৰ বিখ্যাত লোক এজনে মন্তব্য কৰিছিল, এই পৃথিৱীয়ে মানুহৰ বাবে খাদ্য উৎপাদন কৰিবলৈ যি শক্তি, তাতকৈ জনসংখ্যাৰ বৃদ্ধিৰ শক্তি বহুগুণে বেছি। সেই সময়ত মানুহে তেওঁৰ কথালৈ বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু 1959 চনত ৰাষ্ট্ৰসংঘৰ 77খন দেশৰ খাদ্য আৰু কৃষি সংস্থাই ৰোমত পতা অধিৱেশনত ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে মিলিত হৈছিল। তাতে তয়নবী নামৰ বিখ্যাত পণ্ডিত এজনে মন্তব্য কৰিছিল, এদিন খাদ্যৰ উৎপাদন শেষ সীমা পাবগৈ, তেতিয়া যদি জনসংখ্যা বাঢ়ি গৈ থাকে তেতিয়া অতীতত দুৰ্ভিক্ষ, মহামাৰী আৰু যুদ্ধ বিগ্ৰহ সকলোবোৰে মিলি যিমান মানুহ মাৰিছিল তাতকৈ বেছি মানুহ অনাহাৰতেই মৰিব লাগিব। এৰা, আমি অলপ ভালদৰে চিন্তা কৰি চালেই এই কথা বুজি পাওঁ যে পৃথিৱীত খাদ্যৰ উৎপাদন বাঢ়ি গৈ থাকিব নোৱাৰে, কাৰণ পৃথিৱীৰ ভূভাগ সীমিত। কিন্তু জনসংখ্যা যদি বাঢ়ি গৈ থাকে তেনেহ'লে আকাল দুৰ্ভিক্ষ আদি হ'বই, তাতে যদি আকৌ যুদ্ধ বিগ্ৰহ আদি হয় তেনেহ'লেতো আকাল হ'বই। সেই ৰঙা ঘোঁৰাৰ পাছতেই আহিব ক'লা ঘোঁৰা, যুদ্ধ বিগ্ৰহৰ পাছতেই দুৰ্ভিক্ষ, অনাহাৰত মৃত্যু, সমাজত নানা ধৰণৰ বেমেজালি, এই সকলো ভৱিষ্যতে মহাক্লেশৰ সময়ত ঘটিবই। এতিয়া সাত নম্বৰ আৰু আঠ নম্বৰ পদ দুটা পঢ়ি দিছো। আৰু যেতিয়া তেওঁ চতুৰ্থ চাপ মেলিলে, তেতিয়া আহা এইবুলি চতুৰ্থ প্ৰাণীয়ে কোৱা মাত শুনিলোঁ। তাতে মই চাই পাণ্ডুবৰণীয়া এটা ঘোঁৰা দেখিলোঁ, তাৰ ওপৰত উঠা জনাৰ নাম মৃত্যু, আৰু পৰলোক তাৰ লগত পাছে পাছে চলিছিল, আৰু তৰোৱাল, আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ'ল। তেতিয়া প্ৰভু যীশুৱে চতুৰ্থটো চাপ খুলিলে আৰু জোহনে দেখা পালে এটা পাণ্ডুবৰণীয়া ঘোঁৰা। এই পাণ্ডুবৰণীয়া ঘোঁৰাই বুজায় প্ৰচণ্ড মহামাৰী। এই ভয়ানক মহামাৰীত পৃথিৱীৰ চাৰিভাগৰ এভাগ লোকৰ মৃত্যু হ'ব। সেই ভয়াৱহ মহামাৰী বন্ধ কৰিবলৈ পৃথিৱীত আনকি যথেষ্ট পৰিমাণে পেনিচিলিন আদি দৰৱ পোৱা নাযাব। মুঠতে সেই মহামাৰী ৰোধ কৰিব পৰা নাযাব। তাৰ ওপৰত উঠাজনৰ নাম মৃত্যু। যুদ্ধ বিগ্ৰহ হ'ব, আকাল হ'ব আৰু তাৰ পাছত হ'ব মহামাৰী। অসংখ্য মানুহৰ মৃত্যু হ'ব। কিন্তু মৃত্যু বুলি কওঁতে আমাৰ মনলৈ সততেই শাৰীৰিক মৃত্যুৰ কথাটোহে আহে। কিন্তু শাৰীৰিক মৃত্যুতকৈ গভীৰ কথা মৃত্যুত জড়িত হৈ থাকে। মৃত্যু মানে কেৱল শাৰীৰিক কাৰ্যকলাপ বন্ধ হোৱাটোৱেই নহয়, মৃত্যুৱে শৰীৰটো নোহোৱা কৰে আৰু পাপত হেৰাই থকা মানুহৰ আত্মা গুচি যায় কয়দলৈ। তাৰ ওপৰত উঠা জনাৰ নাম মৃত্যু আৰু পৰলোক তাৰ পাছে পাছে চলিছিল। ইয়াত পৰলোক মানে হেডেছ, বহুতে আকৌ হেডেছ আৰু হেল বা নৰক একে বুলিয়েই ভুল কৰে। হেডেছ মানে সেই ঠাই য'ত মানুহৰ শাৰীৰিক মৃত্যুৰ পাছত পাপত পতিত মানুহৰ আত্মাবোৰ যায়। আনকি মৃত্যুৰ পাছত যে মানুহক কবৰ দিয়া হয়, সেই কবৰ বুজাবলৈও কেতিয়াবা কেতিয়াবা এই হেডেছ শব্দটো ব্যৱহাৰ কৰা হয়। মুঠতে আমি এই কথাটো মনত ৰখা উচিত যে মৃত্যুৱে লৈ যায় মানুহৰ শৰীৰটো আৰু পাপত হেৰাই থকা মানুহৰ আত্মা যায়গৈ হেডেছ বা পৰলোকলৈ। প্ৰভু যীশুৱে আচলতে আমাক তেনেকৈয়ে শিকাই থৈ গৈছে। ৰোমিয়া পুস্তকৰ পাঁচ নম্বৰ অধ্যায়ৰ চৈধ্য নম্বৰ পদত পাচনি পৌলে মৃত্যুক এক ব্যক্তিৰূপ দিছে, পাপকো এক ব্যক্তিৰূপত কল্পনা কৰিছে। পাপ আৰু মৃত্যুৱে এই পৃথিৱীত একে সময়তে প্ৰৱেশ কৰিছিল। মৃত্যু হৈছে পাপৰ ফল। আদম আৰু মুচিৰ মাজৰ সময়ছোৱাত মানুহে আদমৰ নিচিনা পাপ কৰা নাছিল আৰু তেওঁলোকে বিধান লংঘনো কৰা নাছিল, কাৰণ তেতিয়ালৈকে বিধান দিয়াই হোৱা নাছিল। কিন্তু এই সময়ছোৱাৰ মানুহো আছিল পাপী আৰু তেওঁলোক সকলোৱে পাপী হিচাপেই মৃত্যুবৰণ কৰিব লগা হৈছিল। আদমৰ পাপেই তেওঁলোকৰ পাপ, গতিকে তেওঁলোকেও আদমৰ নিচিনাকৈ মৰিব লগা হৈছিল। জলপ্লাৱনৰ সময়ত আনকি কেঁচুৱাবোৰৰো মৃত্যু হৈছিল। মৃত্যু বুলি কওঁতে আমি সাধাৰণতে শৰীৰৰ মৃত্যুৰ কথাটোহে বুজো, কিন্তু আমি মৃত্যুৰ কথাটো ভালদৰে বুজিবলৈ এনেদৰে চাব পাৰোঁ। প্ৰথমটো হৈছে শাৰীৰিক মৃত্যু। মানুহৰ শৰীৰটোৰ সৈতে জড়িত মানুহলৈ এই শাৰীৰিক মৃত্যু আহিল আদমৰ পাপৰ কাৰণে। দ্বিতীয়তে হৈছে আত্মিক মৃত্যু। আত্মিক মৃত্যু মানে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰু ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ থকা অৱস্থা। আমি আদমৰ পৰা জন্মসূত্ৰে যিটো স্বভাৱ পাইছোঁ, সেই পাপ স্বভাৱৰ কাৰণেই আমি আচলতে কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ আৰু তেওঁৰ প্ৰতি হাবিয়াসো নাথাকে সেই পাপ স্বভাৱত। তৃতীয়তে হৈছে অনন্তকলীয় মৃত্যু। এই অনন্ত মৃত্যু হৈছে ঈশ্বৰৰ পৰা অনন্তকালৰ বাবে বিচ্ছিন্ন হৈ থকাৰ অৱস্থা। যদি মানুহে পৰিত্ৰাণ লাভ নকৰে, তেনেহ'লে মানুহৰ অৱস্থা এয়েই হয় অনন্ত মৃত্যু। এয়েই হৈছে দ্বিতীয় মৃত্যু। এই দ্বিতীয় মৃত্যুৰ কথা আমি পাছত পঢ়িবলৈ পাম এই প্ৰকাশিত বাক্য পুস্তকৰ 20 নম্বৰ অধ্যায়ত 14 নম্বৰ পদত। পাপত পতিত হোৱাৰ আগতেই আদমক ঈশ্বৰে এনেদৰে সাৱধান কৰি দিছিল, তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা, কিন্তু সেই জ্ঞান বৃক্ষৰ ফল হ'লে নাখাবা, কিন্তু যিদিনা তুমি তাক খাবা সেইদিনা অৱশ্যে মৰিবা। এই বিষয়ে আমি আদি পুস্তকৰ 2 অধ্যায়ৰ 17 নম্বৰ পদত পঢ়িবলৈ পাওঁ। কিন্তু আমি জানো যে সেই ফল খোৱাৰ পাছতো আদম 900 বছৰ জীয়াই আছিল শাৰীৰিকভাৱে, কিন্তু আদম আত্মিকভাৱে মৃত হৈছিল, ঈশ্বৰৰ প্ৰতি মৃত আছিল, তেওঁ ঈশ্বৰৰ পৰা পলাইছিল, তেওঁ সেই ফল খোৱাৰ লগে লগেই আত্মিকভাৱে মৰি গৈছিল। শাৰীৰিকভাৱে জীয়াই থাকিলেও তেওঁ আছিল আত্মিকভাৱে মৰা সেই ফল খোৱাৰ সময়ৰ পৰাই। ঈশ্বৰৰ প্ৰতি তেওঁৰ আৰু কোনো হাবিয়াস নোহোৱা হৈ গৈছিল, তেওঁ আৰু ঈশ্বৰৰ সৈতে সহভাগিতা উপভোগ নকৰা হৈছিল, তেওঁ আচলতে সেই ফল খোৱাৰ লগে লগে আত্মিকভাৱে মৰি গৈছিল আৰু পাছত শাৰীৰিকভাৱেও মৰিছিল। এনেদৰেই মানৱ জাতিলৈ মৃত্যু আহিল, আত্মিক মৃত্যু, শাৰীৰিক মৃত্যু। মানৱ জাতি দিনে দিনে বেয়াৰ পৰা বেয়া অৱস্থালৈহে গৈ থাকিল, আনকি মানুহৰ আয়ুসো কমি গ'ল। আদমৰ যোগেদি আমি সকলো মানুহ দোষী সাব্যস্ত হ'লো, কিন্তু প্ৰভু যীশুৰ যোগেদি আজি আমি ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰোঁ। আদম আছিল পুৰণি সৃষ্টিৰ আদি পিতৃ, প্ৰভু যীশু হৈছে নতুন সৃষ্টিৰ আদি পিতৃ। আদমে পাপ কৰাৰ কাৰণে সকলো মানৱকেই পাপী বুলি গণ্য কৰা হৈছিল। ঠিক একেদৰে প্ৰভু যীশুক বিশ্বাস কৰা লোকসকলকো প্ৰভু যীশুৰ নামতেই ধাৰ্মিক বুলি গণ্য কৰা হয়। আদমে পাপ কৰাৰ কাৰণে যেনেদৰে সকলো মানৱক পাপী বুলি ঘোষণা কৰা হ'ল, ঠিক একেদৰে প্ৰভু যীশুক বিশ্বাস কৰাৰ কাৰণে প্ৰভু যীশুৰ বিশ্বাসী লোকসকলকো ধাৰ্মিক বুলি ঘোষণা কৰা হয়। সেইবাবেই প্ৰভু যীশুৱে আমাক জীৱন দিব পাৰে, আত্মিক জীৱন। আত্মিকভাৱে মৰা মানুহক তেওঁ আত্মিকভাৱে জীয়াই তোলে আৰু তেওঁৰ বিশ্বাসী লোকসকলক তেওঁ দিয়ে অনন্ত জীৱন। সেই মহাক্লেশৰ সময়ত মৃত্যুৰ বিভীষিকা প্ৰকাশ পাব, কিন্তু সেই শেষকালত সেই মৃত্যুকো ধ্বংস কৰা হ'ব প্ৰভু যীশুৰ দ্বাৰা। এই 4টা ঘোঁৰাৰ যোগেদি যে খ্ৰীষ্টাৰী আহিব, তেওঁৰ পিছত যুদ্ধ, দুৰ্ভিক্ষ আৰু মৃত্যু আহিব, সেই কথা প্ৰভু যীশুৱে আগতেই এনেদৰেও কৈ গৈছিল। কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব, আৰু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ বাতৰি শুনিবা। সাৱধান হোৱা, ব্যাকুল নহবা, কিয়নো এইদৰে ঘটিব লাগে, কিয়নো তেতিয়াও শেষ নহয়। জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব, এই সকলো যাতনাৰ আৰম্ভণে মাথোন। মুঠিয়ে লিখা শুভবাৰ্তা 24:5-8 পদ। প্ৰিয় শ্ৰোতা, সেই মহাক্লেশৰ দিনবোৰৰ কথা ভাবিলেই আমাৰ গাৰ নোম শিয়ৰি উঠে, কিন্তু প্ৰভু যীশুৰ বিশ্বাসীসকল সেই মহাক্লেশৰ মাজেদি যাব লগা নহয়, কাৰণ তাৰ আগতেই মণ্ডলীক পৃথিৱীৰ পৰা উঠাই নিয়া হ'ব স্বৰ্গলৈ। এই কথা ভাবি আপুনি অন্তৰত বিশেষ সান্ত্বনা লাভ কৰিছেনে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আমি প্ৰভু মানৱ জাতি পাপতে আছো ডুবি, দিয়া প্ৰভু জ্ঞান বুদ্ধি আমাক কহে, ওহে প্ৰভু যীশু তোমাৰ মহিমায় পাৰ, নভজিলো শৰণ মই মহাপাপীহে, তোমাৰ চৰণে নভজিলো শৰণ মই মহাপাপীহে, নভজিলো শৰণ।